আকাশবাণীক মাহাতি আগ্নেয় অসমবাদী উপভাষ অরুণিমা গোস্বামী আৰু লগতে আছে বৰুণ দেৱী। এই মহামাৰীসমূহত অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ, অধিৱেশনত নগৰ বিজেপিৰ সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ, দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে সংবিধানৰ পৰিসৰ সহমতৰ জৰিয়তে বিকশিত ভাৰত প্ৰণয়নৰ বাবে চৰকাৰে সংকল্প লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিছে। বহুকেইবোৰ পৰম্পৰা আৰু সংঘৰ অনুপালন ক্ষেত্ৰৰ ৰূপান্তৰণ প্ৰকল্পৰ বিষয়ে মুখ্যমন্ত্ৰী কৃষক মহন্ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰতিনিধিৰ সৈতে আলোচনা, বতৰ সংকটবোৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সলনি কৰাৰ অৰ্থ জিলাৰ বিভিন্ন ট্ৰাফিক পুলিচ পালন কৰা আৰু আই চি চি টি টুৱেণ্টি বৈঠকত বিজেপি জিলাৰ চুপাৰ এক পৰ্যায়ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ আজি মুখামুখি। অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অষ্ট্ৰেলিয়াৰ অধ্যক্ষ ভাৰ্তৃহৰি মহোৎসৱক শপতবাক্য পাঠ কৰোৱায়। অধিৱেশনৰ প্ৰথমে নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অষ্ট্ৰেলিয়াৰ অধ্যক্ষ ভাৰ্তৃহৰি মহোৎসৱে শ্ৰীমতী শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ পাছত স্থায়ী অধ্যক্ষ নিৰ্বাচন নহোৱা পৰ্যন্ত শ্ৰীমহোৎসৱে সভা কৰিবলৈ মহোৎসৱৰ অধ্যক্ষ প্ৰণয়ৰ শপত গ্ৰহণ কৰোৱা হয়। বিজেপিৰ সাংসদ ৰামমোহন সিং আৰু সদগুৰু সিং পুৰস্কাৰ অধ্যক্ষ প্ৰণয়ৰ সদস্য হিচাপে শপত লয়। অৰ্থাৎ অৰুণাচল সাংসদ কে সিঙে, ডি এম কেৰ সাংসদ পি আৰ ৰাও আৰু তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দ্যোপাধ্যায়ে পেনেলৰ সদস্য হিচাপে শপত লোৱাৰ পৰা বিৰত থাকে। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান, নীতিন গাডকাৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ পৰা কংগ্ৰেছৰ সাংসদ বৰুণ গগৈ অসমীয়া ভাষাত আৰু কে ৰামমোহন ৰাওে তেলেগু ভাষাত শপত লয়। কেন্দ্ৰীয় মন্ত্ৰীদ্বয় এছ ডি কুমাৰস্বামী আৰু প্ৰহ্লাদ যোশী কানাড়া ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে ধৰ্মেন্দ্ৰ প্ৰধান আৰু জনাৰাণী তেলেগু ভাষাত শপত গ্ৰহণ কৰে। আজি সদনত অধিকাংশ মন্ত্ৰীয়ে আঞ্চলিক ভাষাত শপত গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ দেশ। কিন্তু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ সময়ত বিৰোধী দলৰ সদস্যসকলে চিকিৎসা বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত হোৱা ত্ৰুটি সন্দৰ্ভত শ্লোগান দি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তেলেগু লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন হোৱাৰ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা বৃহস্পতিবাৰে সংসদৰ বৰ্ষ সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। সেইদৰে ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতি নাড্ডাক ৰাজ্যসভাৰ দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। আজি অধিৱেশনৰ কাৰ্যসূচী স্থগিত ঘোষণা কৰা হয়। ইতিপূৰ্বে তিনি জিলাৰ সংসদৰ অধিৱেশনো সামৰণি কৰিব। সংসদৰ এই অধিৱেশন সন্দৰ্ভত সম্প্ৰতি নতুন দিল্লীত থকা আকাশবাণীৰ সংবাদদাতা মানসী শৰ্মাৰ সৈতে এতিয়া আমি কথা পাতিবলৈ লৈছো। আজি অষ্টাদশ লোকসভাৰ অধিৱেশনৰ প্ৰথম দিনা নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিছে আৰু কেইবাগৰাকীও সদস্যই আঞ্চলিক ভাষাত শপত গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। সংসদৰ প্ৰথম দিনাৰ ৰাজ্য কমিটিৰ সন্দৰ্ভত আপোনাৰ মতামত কি?
আপুনি উল্লেখ কৰাৰ দৰে সংসদৰ অধিৱেশনৰ আজি প্ৰথম দিনাখন লোকসভাত নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে। এয়া আছিল অষ্টাদশ লোকসভাৰ প্ৰথমটো দিন আৰু আজি অস্থায়ী অধ্যক্ষ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰোৱাইছিল অস্থায়ী সাংসদ তেখেতে নৱনিৰ্বাচিত সাংসদসকলক শপত গ্ৰহণ কৰোৱায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ সময়ত এন ডি এৰ সাংসদসকলে মোদী মোদীক ধুনীয়াকৈ আদৰণি জনায়। তাৰ বিপৰীতে বিৰোধী সাংসদসকলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে যি নিৰ্বাচনৰ সময়ত অভিযোগ তুলিছিল, যদিহে ভাৰতীয় জনতা দলৰ পাৰ্টীয়ে পুনৰ দেশত ক্ষমতা লাভ কৰে তেতিয়াহ'লে সংবিধানলৈ বিপদ হ'ব সম্ভৱ, তাৰে প্ৰতিশ্ৰুতি দাঙি ধৰিবলৈ গৈ তেখেতসকলে মানুহে হাতত সংবিধানৰ এটা এটা প্ৰতি প্ৰদৰ্শন কৰে। নৰেন্দ্ৰ মোদীৰ পিছতে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা যিসকল অধ্যক্ষ মানে অস্থায়ী অধ্যক্ষৰ এখন তালিকা প্ৰস্তুত কৰি দিছিলে, তাত পাঁচগৰাকী সাংসদক পৰৱৰ্তী কাৰ্যক্ৰমত চলাবলৈ নিৰ্বাচনী কৰা হৈছিল। তাৰ ভিতৰত বিজেপিৰ দুগৰাকী সাংসদ ৰাধামোহন সিং আৰু অৰ্জন সিং কুলাছে অংশগ্ৰহণ কৰে আৰু বিৰোধী তিনিগৰাকী সাংসদে প্ৰথম অৱস্থাত তাত শপতবাক্য পাঠ কৰা নাছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে শপতগ্ৰহণ কৰে। প্ৰথমে জ্যেষ্ঠ নেতা হিচাপে ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰীয়ে একাধিকজনে শপত গ্ৰহণ কৰে আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী, তাৰ পূৰ্বে কেন্দ্ৰীয় স্বতন্ত্ৰ দায়িত্ব থকা মন্ত্ৰীসকলে আৰু পৰৱৰ্তী সময়ত মানুহৰ আচাৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাংসদসকলে শপত গ্ৰহণ কৰে। অসমত অসমলৈ আহিছিল, তাৰিখতে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে প্ৰথমে শপত গ্ৰহণ কৰিছিলে। অসমৰ চৈধ্যগৰাকী সাংসদৰ ভিতৰত তেখেতে অসমীয়া শপতবাক্য পাঠ কৰে আৰু অসম সাংসদসকলৰ ভিতৰত যদি তেওঁ দিলীপ শইকীয়াই তেখেতে সংস্কৃতত শপত গ্ৰহণ কৰিছে, ৰৈমন শুক্লগুপ্ত বঙালীত শপত গ্ৰহণ কৰিছে, বিশ্বনাথ সাংসদে কালৈকে অসমীয়া শপত গ্ৰহণ কৰিছে, কৃপানাথ মহাৰায় তেখেতে হিন্দী ভাষাত শপত গ্ৰহণ কৰিছে। গতিকে আজি আন এক অনুষ্ঠানৰ দিশ দেখিবলৈ পোৱা গৈছে, যিহেতু আজি কেইবাগৰাকী নৱনিৰ্বাচিত সাংসদে তেওঁলোকৰ সাংসদ জীৱনৰ প্ৰথমটো দিনত শপত গ্ৰহণ কৰিছে, তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ লগত দেখা পোৱা গৈছিলে। অধিৱেশন আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু বিৰোধীয়ে হওক
পরিচালনা করা হয়েছে।
ৰাজ্যৰ চৰকাৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্য বান পৰিস্থিতি সামান্যীত হৈছে যদিও পৰিষদ জিলাৰ বাইছটা আজি সুকুমা সাত পৰৱৰ্তীখন গাঁৱৰ দুহাজাৰ জিলাৰ আশা চাৰিজনীগৰাকীৰো ক্ষতি সন্মুখীন হৈছে। বৰমাৰ সোধাৰ লগে লগে এটি প্ৰকল্পৰো ক্ষতি হৈছে। আজি এই বৰমা চাৰিজনী লোকতে ৰাষ্ট্ৰীয় সামগ্ৰী প্লাবিত হৈ আছে। গাঁৱৰ কৰ্মকৰ্তাৰ সকলোৰে এশ সাতটা অস্ত্ৰ জিলাৰ এশ চাৰিটা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। ইফালে কুচিয়াৰ জিলাপৃষ্ঠ লোকৰ সীমাৰ ওপৰত গৈ আছে। জনসম্পদ বিভাগৰ কৰোনা জিলা বিভাগৰ মন্ত্ৰী পিটাৰ হাজৰিকাই আজি জিলাখনত উপস্থিত হৈ অহা আলোচনাৰ ভিতৰত জিলা উপত্যকাৰ চিবা উঠাৰিসমূহ জনানীতি কৰিবলৈ জনসম্পদ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে মহাৰাষ্ট্ৰৰ সামগ্ৰী গাঁও পৰিচালনাৰ বাবে সৰু বিহুৰ অৱস্থাপৰ অন্তৰ্গত ভোজকুটি মাৰাবাৰী ক্ষেত্ৰপাৰ ঘোটা পশ্চিম মাজুলী আঙুলি বৰবিলাক পূৰ্ণ চলাতে ধৰি কোনো ধৰণৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই। সমগ্ৰ বৰফৰ অৱস্থাৰ অধীনত বিভিন্ন ক্ষুদ্ৰ জনসাধাৰণৰ জীৱন তথা সম্পত্তিৰ প্ৰতি ভালকৈ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত জিলা বাংলাদেশে ভাৰতীয় পূৰ্বৰ জনগোষ্ঠীৰ এখন জনসমূহ কেতবাৰ নিষেধাজ্ঞা জাৰি কৰিছে। অনুসৰি ৰাজ্যৰ সকলো ধৰণৰ আন্দোলনৰ ওপৰত যিকোনো প্ৰথম নিৰ্মাণ কাৰ্য সম্প্ৰসাৰণ কৰাৰ অনুমতি দিয়া হ'ব। তদুপৰি তেওঁলোকৰ নিৰ্মাণ নিৰ্মাণৰ ওপৰত প্ৰতিবন্ধকতা সৃষ্টি কৰি দলং নিৰ্মাণ কৰা ৰাস্তাৰ কাষৰ আন্দোলনত জনগোষ্ঠীৰ তেলীয় নিৰ্মাণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিয়ম সামৰণি কৰা সকলৰ বিৰুদ্ধে আইন ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণাটোত উল্লেখ কৰা হৈছে। মন্ত্ৰী অশোক চন্দ্ৰই গুৱাহাটী মহানগৰীৰ ইয়াৰ সমস্যা সমাধানৰ বাবে উন্নত প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ কোনো গুৰুতৰ চৰকাৰৰ উদ্দেশ্য বুলি প্ৰকাশ কৰি তেওঁ কয় যে নিজসমূহৰ খণ্ড তথা অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰৰ জৰিয়তে মহানগৰীসমূহ পৰিষ্কাৰকৈ ধৰি বিভিন্ন পদক্ষেপ অব্যাহত ৰখা হৈছে। মহানগৰীতে আজি গুৱাহাটী মুকলিৰ কাৰ্যৰ মহানগৰীৰ উচ্চস্থিতি হৈ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি গাঁও পৰিস্থিতি বুজি লয়। তদুপৰি মহানগৰীৰ ইয়াৰ সমস্যা সমাধানত তেওঁ নগৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নিৰ্বাচন সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। নগৰীসকলৰ সুবিধাৰ তুলিছে গুৰুত্ব আৰোপ কৰি নগৰীৰ ইয়াৰ সমস্যাৰ সমাধানৰ বাবে মহানগৰ মহানগৰ পথ বিচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। মহানগৰীসমূহৰ দুষ্ট আৰক্ষী আৰু বৰমাৰীত কোনো ব্যৱসায়ৰ বিৰোধ কৰিবলৈ নকল উৎসাহ নকল সুৰাণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। কৰোনা সংক্ৰান্তত আৰক্ষীয়ে এটা নিৰাপদ যাত্ৰা কৰিছে। কিন্তু মহানগৰীৰ পৰা আৰক্ষীয়ে 48,25,000 টকাৰ দাম আৰু দুই কেম্পৰ এখন নকল সুৰাণ জব্দ কৰে। আই চি চিৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় ছুপাৰ স্পৰ্টিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন মাৰ্চিয়াৰ ডাৰ্লিং চাইনাই নেচনেল ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি 11:00 বজাত খেলখন আৰম্ভ হ'ব। দুয়োটা দলৰ আজি অনুষ্ঠিত পূৰ্বৰ 31খন টি টুৱেণ্টি খেলত ভাৰতে ৱেষ্ট আৰু অষ্ট্ৰেলিয়াই এটাখন জয় লাভ কৰাৰ বিপৰীতে এখন খেল অনুষ্ঠিত হৈ আছে। ইফালে এনটিভিৰ চাই ৰিভিয়ান নেচনেল ষ্টেডিয়ামত আজি পৰা অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজক 3-0 পৰাস্ত কৰি দক্ষিণ আফ্ৰিকা ছেমিফাইনেলত প্ৰৱেশ কৰে। ৱেষ্ট ইণ্ডিজে 17 অভাৰত 8 উইকেট হেৰুৱাই 135 ৰাণ সংগ্ৰহ কৰে। বৰ্ষা বিভিন্ন খেলখনত দক্ষিণ আফ্ৰিকাই 17 অভাৰত সংশোধিত 123 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। আনহাতে আজি অনুষ্ঠিত আৰম্ভ খেলত ভাৰতে যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে 99 উইকেটে জয়লাভ কৰে। খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰ 18 অভাৰত 5 বলত 115 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ডে 9 অভাৰ 4 বলতে 117 ৰাণ সংগ্ৰহ কৰে। অসম মুকলিৰ প্ৰথম অধিৱেশন আৰম্ভ হোৱা অধিৱেশনৰ স্মৰণ ৰাখিত সদস্যসকলৰ কলাৰ গোপনীয়তাৰ ৰক্ষাৰ শপত গ্ৰহণ। দেশৰ জনসাধাৰণৰ কলাৰ বাবে সমন্বয় পৰিষদ সহমতৰ জৰিয়তে বিপণিত হোৱা স্মৰণৰ বাবে চৰকাৰে সংকল্প লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য। গুৱাহাটীৰ ৰাষ্ট্ৰ আৰু সংহতি নিৰ্মাণৰ ক্ষেত্ৰীয় উপায়ন প্ৰকল্পৰ বিষয়ে নিয়মন্ত্ৰী কেশৱ মহন্তৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰতিনিধিৰ সৈতে আলোচনা। নতুন চৰকাৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নত মহাসভাৰ দুই লক্ষাধিক লোক মৰণ কৰিবলৈ আৰু আই চি চিৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ চুপাৰ এক পৰ্যায়ত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি। আমাৰ এইখিনি বাতৰি মনতান্ত কৰিল।